أَمْ كُنْتُمْ شُهَدَاءَ إِذْ حَضَرَ يَعْقُوبَ الْمَوْتُ إِذْ قَالَ لِبَنِيهِ مَا تَعْبُدُونَ مِنْ بَعْدِي قَالُوا نَعْبُدُ إِلَهَكَ وَإِلَهَ آبَائِكَ إِبْرَاهِيمَ وَإِسْمَاعِيلَ وَإِسْحَاقَ إِلَهًا وَاحِدًا وَنَحْنُ لَهُ مُسْلِمُونَ
ইয়াকুবৰ মৃত্যুৰ সময়ত তোমালোকে তাত উপস্থিত আছিলা নেকি? তেওঁ যেতিয়া নিজ সন্তানসকলক কৈছিল, মোৰ পিছত তোমালোকে কাৰ ইবাদত কৰিবা, তেতিয়া সিহঁতে কৈছিল, আমি আপোনাৰ ইলাহ আৰু আপোনাৰ পিতৃপুৰুষ ইব্ৰাহিম, ইছমাইল আৰু ইছহাকৰ ইলাহ, সেই এজন ইলাহৰে ইবাদত কৰিম আৰু আমি তেওঁৰ ওচৰতে আত্মসমৰ্পণকাৰী।